আদি পুস্তক 39 অধ্যায়। মিশর দেশত যোসেফ। যোসেফক মিশর দেশলৈ লৈ যোৱা হল। ইছমাইলীয়াসকলে যোসেফক মিশর দেশলৈ আনিছিল আৰু তাত ফৰুণ ৰজাৰ পুতিফৰ নামৰ এজন মিশৰীয়া বিষয়াই যোসেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পুতিফৰ ফৰুণ ৰজাৰ ৰক্ষক সেনাপতি আছিল। জিহুৱা যোসেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁৰ মিশৰীয়া প্ৰভুৰ ঘৰত আছিল। জিহুৱা যে তেওঁ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কাৰ্যকে জিহুৱাই যে সফল কৰি তুলিছে তাক তেওঁ প্ৰভুৱে দেখিছিল। যোসেফে পুতিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁৰ ব্যক্তিগত পৰিচাৰক হ'ল। তাতে পুতিফৰে যোসেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি আছিল সেই সকলোৱে দেখা শুনাৰ ভাৰো তেওঁ অধীনত দিলে। যোসেফক তেওঁ নিজৰ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পতাৰ পাছৰ পৰাই যোসেফৰ কাৰণে জিহুৱাই সেই মিশৰীয়া ঘৰক আশীৰ্বাদ কৰিলে। তাতে পুতিফৰৰ ঘৰ বাৰী আৰু খেতিপথাৰ সকলোৱে ওপৰত জিহুৱাৰ আশীৰ্বাদ কৰিবলৈ ধৰিলে। সেয়ে পুতিফৰে নিজৰ সৰ্বস্ব যোসেফৰ তত্বাৱধানত শুধাই দিলে। কেৱল নিজৰ খোৱা আহাৰৰ বাহিৰে পুতিফৰে আৰু আন একো চিন্তা নকৰিছিল। গঠনত যোসেফ সুন্দৰ আৰু দেখনীয়া আছিল। কিছুদিনৰ পাছতেই যোসেফৰ ওপৰত তেওঁ প্ৰভুৰ ভাৰ্যা দৃষ্টি পৰিল। তেওঁ যোসেফক ক'লে, মোৰ লগত শয়ন কৰাহি। কিন্তু তেওঁ সেই কথাত ৰাজি নহ'ল। তেওঁ নিজ প্ৰভুৰ ভাৰ্যাক ক'লে, চাওক, এই ঘৰত মই যি কৰোঁ মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়। তেওঁ মোৰ হাতত তেওঁৰ সৰ্বস্ব শুধাই দিলে। এই ঘৰত মোৰ ওপৰত আন কোনো নাই। তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই, কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই, কাৰণ আপুনি তেওঁৰ ভাৰ্যা। তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ? পুতিফৰৰ ভাৰ্যাই দিনে দিনে যোসেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোসেফে তেওঁৰ লগত শয়ন কৰিবলৈ এনেকি তাই ওচৰত থাকিবলৈও তেওঁ মান্তি নহ'ল। এদিনাখন নিজৰ কোনো কাৰ্যৰ বাবে যোসেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল। পুতিফৰৰ ভাৰ্যাই যোসেফক তেওঁৰ কাপোৰত ধৰি টানি ক'লে, মোৰে সৈতে শয়ন কৰাহি। কিন্তু যোসেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ'ল। তাতে তাইৰ হাতত যোসেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি তাই ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক'লে, চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰিয়া মানুহক আমাৰ ইয়ালৈ আনিছে। সি মোৰ ওচৰলৈ মোৰ লগত হোৱাৰ উদ্দেশ্যেৰে আহিছিল। সেয়ে মই বৰকৈ চিঞৰ মাৰি উঠিলোঁ। মই চিঞৰ বাখৰ কৰা শুনি সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ'ল। যোসেফৰ প্ৰভু ঘৰলৈ নহা পৰ্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে। পাছত তাই পুতিফৰৰ ওচৰত এই কথা ক'বলৈ গৈ ক'লে, তুমি যি ইব্ৰিয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল, কিন্তু মই চিঞৰ বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ'ল। যোসেফ বন্দীশালত থকা। যোসেফৰ প্ৰভুৱে যেতিয়া নিজৰ ভাৰ্যা মুখেৰে তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে বুলি শুনিলে তেওঁ খঙত জ্বলি উঠিল। সেয়ে তেওঁ যোসেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয় তেওঁক সেই কাৰাগাৰত আটক কৰি থলে। তাতে তেওঁ কাৰাগাৰতে থাকিল। কিন্তু জিহুৱা যোসেফৰ সংগে সংগে আছিল আৰু তেওঁ যোসেফৰ প্ৰতি অংগীকাৰযুক্ত বিশ্বস্ততা দেখুৱাইছিল। জিহুৱাই তেওঁ কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে। তাতে অধ্যক্ষই কাৰাগাৰত থকা সকলো বন্দীবোৰক যোসেফৰ তত্বাৱধানত শুধাই দিলে। তেতিয়া সিহঁতে তাত কৰা সকলো কাৰ্য যোচেফৰ পৰিচালনাত হৈছিল। যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষৰ চিন্তিত নাছিল, কাৰণ জিহুৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কাৰ্যকে জিহুৱাই সফল কৰিছিল।